যাত্ৰা পুস্তক 12 অধ্যায়। জিহুৱাই মিছৰ দেশত মুচি আৰু হাৰুণৰ সৈতে কথা পাতিলে। তেওঁ ক'লে, এই মাহেই তোমালোকৰ বাবে মাহৰ আৰম্ভণি হ'ব, আৰু এই মাহ তোমালোকৰ কাৰণে বছৰৰ প্ৰথম মাহ হ'ব। তোমালোক সমবেত হোৱা আৰু ইজৰাইলী লোকসকলক কোৱা, এই মাহৰ দশম দিনা তেওঁলোকে প্ৰত্যেকেই নিজৰ বাবে এটাকৈ মেৰ ছাগ পোৱালি বা ছাগলী পোৱালি ল'ব। প্ৰত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ ছাগ পোৱালি ল'ব। সেই মেৰ ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয়, তেনেহ'লে তেওঁ আৰু তেওঁৰ ওচৰ চুবুৰীয়াৰ সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ ছাগ পোৱালি বা ছাগলীৰ মাংস প্ৰত্যেক মানুহলৈ যোৰাকৈ লওক। প্ৰত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয়। তোমালোকৰ সেই মেৰ ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিঘুনি মতা পোৱালি হ'ব লাগিব। তোমালোকে তাক মেৰ ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল'বা। তোমালোকে এই মাহৰ 14 দিনলৈকে তাক ৰাখিবা। তাৰ পাছত সমবেত ইজৰাইলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা। তোমালোকে তাৰ কিছু তেজ লৈ যি ঘৰবোৰত মাংস ভোজন কৰা হ'ব সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত আৰু ওপৰতো লগাবা। সেই ৰাতিয়েই তোমালোকে প্ৰথমে জুইত খৰিকাত দি সেই মাংস খমিৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা। তোমালোকে তাক কেঁচাই নাইবা পানীত সিজাইও নাখাবা। তাৰ পৰিৱৰ্তে মূৰ, ঠেং আৰু তাৰ ভিতৰত থকা অংশৰ সৈতে জুইত খৰিকাত দিহে খাবা। ৰাতিপুৱালৈকে তাৰ অলপো অৱশিষ্ট নাৰাখিবা, কিন্তু ৰাতিপুৱালৈ যি অৱশিষ্ট থাকিব তাক তোমালোকে জুইত পুৰি ভস্ম কৰি দিবা। তোমালোকে টঙালিৰে কঁকাল বান্ধি জোতা পিন্ধি আৰু হাতত লাখুটি লৈ বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে জিহুৱাৰ নিষ্ঠাৰ পৰ্ব। জিহুৱাই এই কথা কৈছে, মই সেই ৰাতিয়েই মিছৰ দেশৰ মাজেদি গৈ মিছৰ দেশত প্ৰথমে জন্ম হোৱা মানুহ বা পশুৱে হওক সকলোকে সংহাৰ কৰিম। মিছৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই জিহুৱা। তোমালোকে যিবোৰ ঘৰত থাকা সেইবোৰ ঘৰত সেই তেজেই তোমালোকৰ চিন হ'ব। মই যেতিয়া মিছৰ দেশ মই আক্ৰমণ কৰিম তেতিয়া সেই তেজ দেখি মই তোমালোকক অতিক্ৰম কৰি এৰি থৈ যাম। এই মহামাৰীয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব। এই দিন সোঁৱৰণি দিন হ'ব আৰু তোমালোকে এই দিন জিহুৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ'ব। পুৰুষানুকৰ্মে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব। তোমালোকে 7 দিন খমিৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমিৰ দূৰ কৰিবা, কিয়নো যিকোনোৱে প্ৰথম দিনৰ পৰাই 7ম দিনলৈকে খমিৰ দিয়া পিঠা খাব তেওঁক ইজৰাইলৰ পৰা উচ্ছন্ন কৰা হ'ব। প্ৰথম দিনা লোকসকল সমবেত হৈ মোৰ উদ্দেশ্যে পবিত্ৰকৃত হ'ব আৰু 7ম দিনাও সেই একেদৰে লোকসকল সমবেত হ'ব। সেই দিনবোৰত কোনো কাম কৰা নহ'ব, কেৱল প্ৰত্যেকে খাবৰ পৰাকৈ ৰন্ধা কাম কৰিব। এইদৰে তোমালোকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব পালন কৰিবা, কিয়নো সেইদিনাই মই তোমালোকৰ লোকসকলক সৈন্যৰ দলক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনিছিলোঁ। এতেকে তোমালোকে পুৰুষানুকৰ্মে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা। তোমালোকে বছৰৰ প্ৰথম মাহৰ 14 দিনৰ গধূলিৰ পৰা 21 দিনৰ গধূলিলৈকে খমিৰ নিদিয়া পিঠাহে ভোজন কৰিবা। এই 7 দিনলৈকে তোমালোকৰ ঘৰবোৰত খমিৰ পোৰা নাযাব, কাৰণ বিদেশী হওক বা স্বদেশীয়ে হওক যিকোনোৱে খমিৰ দিয়া বস্তু খাব তেওঁক ইজৰাইলৰ সমাজৰ পৰা উচ্ছন্ন কৰা হ'ব। তোমালোকে খমিৰ দিয়া কোনো বস্তুৱে নাখাবা। তোমালোকে যি ঠাইতে বাস কৰা সেই সকলো ঠাইত খমিৰ নিদিয়া পিঠাহে খাবা। তেতিয়া মুচিয়ে ইজৰাইলৰ সকলো পৰিচাৰকক মাতি আনিলে আৰু তেওঁলোকক ক'লে, তোমালোকে নিজৰ নিজৰ পৰিয়ালৰ লোকক পৰ্যাপ্ত পৰিমাণে খোৱাবলৈ ভেড়াৰ জাকৰ পৰা পোৱালি বাছি ল'বা আৰু নিষ্ঠাৰ পৰ্বৰ বলিৰ বাবে তাক কাটিবা। তাৰ পাছত এচুপ বন একোচা লৈ পাত্ৰটোত থকা তেজত জুবুৰিয়াবা। সেই তেজ পাত্ৰৰ পৰা লৈ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু দুই দাঁতিৰ কাঠত লগাবা। ৰাতিপুৱালৈকে তোমালোকৰ কোনেও নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা, কিয়নো যিহুৱাই মিছৰীয়াসকলক আক্ৰমণ কৰিবৰ বাবে তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহুৱাই সেই দুৱাৰ এৰি যাব আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে তোমালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব। তোমালোকে আৰু তোমালোকৰ সন্তানসকলেও চিৰকাললৈকে পালন কৰিবলগীয়া বিধি বুলি এই ৰীতি পালন কৰি থাকিব। যিহুৱাই নিজৰ প্ৰতিজ্ঞাৰ দৰে তোমালোকক যি দেশ দিব, সেই দেশত যেতিয়া তোমালোক সোমাবা, তেতিয়াও তোমালোকে এই উপাসনা কাৰ্য কৰি থাকিব। যেতিয়া তোমালোকৰ সন্তানসকলে সুধিব এই উপাসনাৰ অৰ্থ কি, তেতিয়া তোমালোকে ক'বা, যিহুৱাই মিছৰীয়া লোকসকলক আক্ৰমণ কৰোঁতে মিছৰত থকা ইজৰাইলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এইদৰেই তেওঁ ইজৰাইলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল। সেয়ে যিহুৱাৰ উদ্দেশ্যে কৰা এইয়ে নিস্তাৰ পৰ্বৰ বলিদান। তেতিয়া লোকসকলে মূৰ দুৱাই যিহুৱাৰ আৰাধনা কৰিলে। ইজৰাইলৰ লোকসকলে সেয়ে যিহুৱাই মুচি আৰু হাৰুণক দিয়া আজ্ঞাৰ দৰেই কৰিলে। মাজনিশা সিংহাসনত বহা ফৰুণৰ জ্যেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰপুত্ৰলৈকে মিছৰ দেশত প্ৰথমে জন্মা সকলো আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে। সেয়ে ফৰুণ, তেওঁৰ ডাকবোৰ আৰু মিছৰৰ সকলো লোক ৰাতিয়ে উঠিল। মিছৰত সেয়ে মহাক্ৰদন হ'ল, কাৰণ এনে এটা ঘৰ নাছিল য'ত প্ৰথমা জন্মা পুত্ৰৰ মৃত্যু হোৱা নাছিল। ৰাতিয়ে ফৰুণে মুচিয়া আৰু হাৰুণক মাতি আনি ক'লে, উঠা, তোমালোক আৰু ইজৰাইলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহুৱাৰ আৰাধনা কৰা। তোমালোকে কোৱাৰ দৰেই নিজৰ নিজৰ ভেড়া ছাগলী আৰু তোমালোকৰ জাকবোৰকো লৈ যোৱা আৰু মোকো আশীৰ্বাদ কৰি যোৱা। তেতিয়া মিছৰীয়া লোকসকলে শীঘ্ৰে ইজৰাইলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে, কাৰণ তেওঁলোকে ক'লে, আমি সকলো মৃত লোক। সেয়ে লোকসকলে খমি নিদিয়াকৈ নিজৰ নিজৰ আটাগুৰি ল'লে। তেওঁলোকে নিজৰ নিজৰ সনা পাত্ৰ গাৰ কাপোৰত বান্ধিবলৈ নিজৰ নিজৰ কান্ধত ল'লে। তাৰ পাছত ইজৰাইলৰ লোকসকলে মুচিয়ে কোৱাৰ দৰে কৰিলে। তেওঁলোকে মিছৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ আৰু বস্ত্ৰও খুজি ল'লে। যিহুৱাই মিছৰীয়া লোকসকলৰ আগত ইজৰাইলী লোকসকলক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। সেয়ে তেওঁলোকে খোজাৰ দৰেই তেওঁলোকক দিলে। এইদৰে তেওঁলোকে মিছৰীয়া লোকসকলক লুট কৰিলে। মিছৰৰ পৰা ইজৰাইল লোকৰ প্ৰস্থান, নানা বিধি। ইজৰাইলী লোকসকল ৰামিছেছৰ পৰা চুক্কটলৈ যাত্ৰা কৰি গ'ল। মহিলা আৰু সন্তানৰ উপৰিও তেওঁলোকৰ 600,000 পদাধিক পুৰুষ আছিল। ইয়াৰ উপৰিও অনা ইজৰাইলী বহু লোক, তেওঁলোকৰ ভেড়া ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল। তাৰ পাছত তেওঁলোকে মিছৰৰ পৰা অনা খমিৰ নিদিয়া আটাগুৰিৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমি দিয়া নাছিল, কাৰণ তেওঁলোকক মিছৰৰ পৰা খেদাই দিয়া হ'ল। সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে। ইজৰাইলী লোকসকল মিছৰ দেশত প্ৰৱাসী হৈ 430 বছৰ আছিল। 430 বছৰৰ শেষৰ দিনা যিহুৱাৰ বাহিনী সকলো দল মিছৰ দেশৰ পৰা বাহিৰ হৈ আহিছিল। যিহুৱাই মিছৰ দেশৰ পৰা তেওঁলোকক বাহিৰ কৰি অনাৰ কাৰণে সেই ৰাতি তেওঁলোক সজাগ হৈ আছিল। সেই ৰাতি যিহুৱাৰ উদ্দেশ্যে পালন কৰা ৰাতি বুলি ইজৰাইলৰ সকলো লোকে পুৰুষানুকৰ্মে পালন কৰে। যিহুৱাই মুচি আৰু হাৰুণক ক'লে, নিষ্ঠা পৰ্বৰ বলি বিধি এই, কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব। অৱশ্যে ইজৰাইলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক যদি চুন্নত কৰা হৈছে তেতিয়া তেওঁ ভোজন কৰিব পাৰিব, কিন্তু বিদেশীসকল আৰু ভাড়া কৰি অনা দাসসকলে ইয়াক খাব নোৱাৰিব। আহাৰ একেটা ঘৰতে ভোজন কৰিবই লাগিব। সেই মাংসৰ অলপো ঘৰৰ বাহিৰলৈ নিনিবা আৰু তাৰ এডাল হাড়ো নেভাঙিবা। ইজৰাইলৰ গোটেই সমাজে তাক পালন কৰিব। তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহুৱাৰ নিষ্ঠাৰ পৰ্ব পালন কৰিব খোজে তেন্তে তেওঁ পৰিয়ালৰ সকলো পুৰুষে চুন্নত কৰিব লাগিব, তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ'ব। অৱশ্যে চুন্নত নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে। দেশত জন্ম হোৱা লোকৰ বাবে আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ'ব। সেয়ে ইজৰাইলৰ সকলো লোকে যিহুৱাই মুচি আৰু হাৰুণক দিয়া আজ্ঞাৰ দৰেই কৰিলে। এইদৰে যিহুৱাই সেইদিনাই ইজৰাইলৰ লোকসকলক সৈন্যৰ দলেৰে সৈতে মিছৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।